দ্বিতীয় ৰাজাৱলী সাত অধ্যায়। ইলিছাই আহাৰৰ প্ৰতিজ্ঞা কৰা। ইলিছাই ক'লে, জিহুৱাই যি কৈছে তাক শুনক। জিহুৱাই কৈছে, অহাকালি প্ৰায় এনে সময়ত চমৰীয়া নগৰৰ দুৱাৰমুখত এক চেয়া পৰিমাণৰ ময়দা আৰু দুই চেয়া পৰিমাণৰ জব কেৱল এক চেকলকৈ বিক্ৰী হ'ব। তেতিয়া যিজন সেনাপতিৰ সাহায্যৰ ওপৰত ৰজা নিৰ্ভয় কৰিছিল, তেওঁ সেই ঈশ্বৰৰ লোকক উত্তৰ দিলে, চাওক, জিহুৱাই যদি আকাশৰ খিৰিকীবোৰো খুলি দিয়ে, তথাপিও জানো এনেকুৱা হ'ব পাৰে। উত্তৰত ইলিছাই ক'লে, চাই থাকক, আপুনি নিজৰ চকুৰে তাক দেখিব, কিন্তু আপুনি তাৰ অলপো খাবলৈ নাপাব। অৰামিয়াসকল পলাই যোৱা। সেই সময়ত নগৰৰ প্ৰৱেশদ্বাৰৰ বাহিৰত চাৰিজন কুষ্ঠ ৰোগত আক্ৰান্ত লোক আছিল। তেওঁলোকে ইজনে সিজনক ক'লে, আমি নমৰালৈকে ইয়াতে কিয় বহি থাকিব লাগে? আমি যদি কওঁ যে নগৰলৈকে সোমাই যাওঁ, তেন্তে তাতো আকাল হৈছে আৰু আমি সেই ঠাইতো মৰিম। এতিয়া ইয়াতো যদি বহি থাকোঁ, তেন্তে ইয়াতো মৰিম। এই হেতুকে আহা, আমি অৰামিয়াসকলৰ চাউনীলৈকে যাওঁ। তেওঁলোকে যদি আমাক জীয়াই ৰাখে, তেন্তে জি থাকিম, আৰু যদি মাৰে, তেন্তে মৰিম। কথামতে সেইদিনা সন্ধিয়াৰ সময়ত কুষ্ঠৰোগীকেইজন অৰামিয়াসকলৰ চাউনীত গৈ উপস্থিত হ'ল। তেওঁলোকে চাউনীৰ কাষলৈ গৈ তাত কাকো দেখা নাপালে, কিয়নো তেতিয়া অৰামিয়া সৈন্যসকলক জিহুৱাই অনেক ৰথ ঘোঁৰা আৰু আন বিশাল সৈন্যদলৰ শব্দ শুনাইছিল। আৰু সেয়ে অৰামিয়া সৈন্যসকলৰ এজনে আনজনক ক'বলৈ ধৰিলে, চোৱা, আমাৰ বিৰুদ্ধে আক্ৰমণ কৰিবৰ কাৰণে ইজৰাইলৰ ৰজাই হিত্তিয়া আৰু মিচৰীয়া ৰজাসকলক পইচা দি আনিছে। সেইবাবে তেওঁলোকে সন্ধ্যা হওঁতেই নিজৰ তম্বু, ঘোঁৰা আৰু গাধ সকলোবোৰ এৰি থৈ পলাই গৈছিল, আৰু চাউনী যেনে আছিল তেনেকৈয়ে এৰি থৈ তেওঁলোক প্ৰাণৰ ভয়ত পলাই গৈছিল। তাৰ বাবে কুষ্ঠৰোগীকেইজনে চাউনীৰ ওচৰলৈ গৈ এটা তম্বুৰ ভিতৰত সোমাই খোৱা বোৱা কৰিলে, আৰু তাৰ পৰা সোণ, ৰূপ আৰু কাপোৰ কানিবোৰ লৈ গৈ লুকুৱাই ৰাখিলে। তাৰ পাছত তেওঁলোকে পুনৰ ঘূৰি আহি আন এটা তম্বুত সোমাই তাৰ পৰাও বহুত বস্তু লৈ গৈ লুকুৱাই ৰাখিলে। পাছত তেওঁলোকে ইজনে সিজনে কোৱা কুই কৰিলে, আমি হলে ভাল কাম কৰা নাই, আজিৰ এই দিনটো হৈছে এটা সুখবৰৰ দিন, আৰু আমি এই বিষয়ে কাকো একো নকৈ মনে মনে আছো। যদি আমি ৰাতিপুৱালৈকে পলম কৰি থাকোঁ, তেন্তে শাস্তি আমাৰ ওপৰত আহিব। সেয়ে ব'লা, আমি এতিয়াই ৰাজগৃহত কথাটো জনাওঁগৈ। তাতে তেওঁলোকে গৈ প্ৰৱেশদ্বাৰৰ প্ৰহৰীসকলক মাতি ক'লে, আমি অৰামিয়াসকলৰ চাউনীলৈ গৈছিলোঁ, তাত কোনো মানুহ নাই আৰু কাৰো হাড় শব্দও নাই, কেৱল ঘোঁৰা আৰু গাধবোৰ বন্ধা আছে, আৰু তম্বুবোৰো যেনে আছিল তেনেভাৱেই আছে। প্ৰৱেশদ্বাৰৰ প্ৰহৰীসকলে এই সম্বাদ চিঞৰি চিঞৰি জনাই দিলে, আৰু পাছত ৰাজগৃহৰ ভিতৰতো জনোৱা হ'ল। তেতিয়া ৰজাই ৰাতি উঠি তেওঁ ডাকবোৰক ক'লে, মই এতিয়া তোমালোকক ক'ম যে অৰামিয়াসকলে আমালৈ কি কৰিছে। আমি যে ভোকত আছোঁ অৰামিয়াসকলে জানে, আৰু সেইবাবে তেওঁলোকে চাউনী এৰি পথাৰৰ মাজত গৈ লুকাই আছে। তেওঁলোকে ভাবিছে, ইজৰাইলীয়াসকল যেতিয়া নগৰৰ পৰা ওলাই আহিব, তেতিয়া আমি তেওঁলোকক জীৱিত অৱস্থাতে ধৰিম আৰু তেওঁলোকৰ নগৰৰ ভিতৰত সোমাম। তেতিয়া ৰজাৰ এজন দাসে উত্তৰ দি ক'লে, মই আপোনাক মিনতি কৰোঁ, কেইজনমান লোকক নগৰত যিকেইটা ঘোঁৰা অৱশিষ্ট আছে তাৰ মাজৰ পৰা পাঁচটা ঘোঁৰা লৈ যাবলৈ দিয়ক। যিহেতু ইজৰাইলৰ অধিক লোকেই মৰিল, ইয়াত অৱশিষ্ট থকা সকলো ইজৰাইলবাসীৰ দৰে তেওঁলোকৰো মৃত্যু হ'ব। সেয়ে কি ঘটিছে তাক চাবলৈ আমি তেওঁলোকক পঠিয়াই দিওঁ। তেতিয়া তেওঁলোকে ঘোঁৰাবোৰেৰে সৈতে দুখন ৰথ ল'লে আৰু ৰজাই অৰামিয়া সৈন্যবোৰৰ সন্ধানত তেওঁলোকক পঠিয়াই দি ক'লে, তোমালোকে গৈ চাই আহাগৈ। তাতে তেওঁলোকে জৰ্দন নদী পৰ্যন্ত অৰামিয়াসকলক বিচাৰি গৈ দেখিলে যে অৰামিয়াসকলে লৰালৰিকৈ পলাই যোৱাৰ কাৰণে গোটেই পথটোতে কাপোৰ কানি আৰু বস্তু বাহানিবোৰ পৰি ভৰি আছিল। যিসকলক পঠোৱা হৈছিল তেওঁলোকে উভতি আহি ৰজাৰ আগত এই সকলো সম্বাদ দিলে। তেতিয়া লোকসকলে বাহিৰলৈ গৈ অৰামিয়াসকলৰ চাউনি লুট কৰি ল'লে। তাতে জিহুৱাৰ বাক্যৰ দৰে এক চেৰা পৰিমাণৰ ময়দা, এক চেকল ৰূপত আৰু দুই চেৰা পৰিমাণৰ জপধান এক চেকল ৰূপত বিক্ৰী হ'ল। যিজন সেনাপতিৰ সাহায্যৰ হাতত ৰজাৰ নিৰ্ভয়শীল আছিল, সেই সেনাপতিজনক ৰজাই নগৰৰ দুৱাৰ পৰিদৰ্শনৰ ভাৰ দিলে। কিন্তু লোকসকলে হুৰমূৰকৈ নগৰৰ বাহিৰলৈ ওলাই যাওঁতে প্ৰৱেশদ্বাৰৰ পথতে লোকসকলৰ ভৰিৰ গচকত তেওঁ মৃত্যু হ'ল। ঈশ্বৰৰ লোক ইলিছাৰ ওচৰলৈ ৰজা যেতিয়া নামি আহিছিল, তেতিয়া ইলিছাই ৰজাক যি কথা কৈছিল সেনাপতিজন সেইদৰে মৰিল। ঈশ্বৰৰ লোকে ৰজাক যি কৈছিলে সেইভাৱে এই ঘটনাটো ঘটিল। তেওঁ কৈছিল, অহাকালি এনে সময়ত চমৰীয়াৰ দুৱাৰ মুখত দুই চেৰা জপধান এক চেকলত আৰু এক চেৰা ময়দা এক চেকলত বেচা যাব। সেই সেনাপতিয়ে উত্তৰত ঈশ্বৰৰ লোকক কৈছিল, চাওক, জিহুৱাই যদি আকাশৰ খিৰিকীবোৰো খুলি দিয়ে তথাপিও জানো এনেকুৱা হ'ব পাৰে। ইলিছাই কৈছিল, চাই থাকক, আপুনি নিজৰ চকুৰে তাক দেখিব, কিন্তু আপুনি তাৰ অলপো খাবলৈ নাপাব। তেওঁলৈ ঠিক তেনেদৰে ঘটিল, কিয়নো দুৱাৰৰ পথত লোকসকলৰ ভৰিৰ গচকত তেওঁৰ মৃত্যু হ'ল।